এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত সম্প্ৰতি 680 মেগাৱাট সৌৰ শক্তি উৎপাদন হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত যাৱতীয় প্ৰস্তুতি অব্যাহত, পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানত অগণন লোকৰ সমাগম আৰু উন্নত ক্ৰীড়া প্ৰশিক্ষণৰ উদ্দেশ্যে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ গুৱাহাটীত অত্যাধুনিক ছেটেলাইট ক্ৰীড়া কেন্দ্ৰৰ নিৰ্মাণৰ পৰিকল্পনা। ৰাজ্যত সম্প্ৰতি 680 মেগাৱাট সৌৰ শক্তি উৎপাদন হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ খুদিগাঁৱত 70 মেগাৱাট ক্ষমতাসম্পন্ন এটা সৌৰ শক্তি প্ৰকল্পৰ উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰকল্পটোৱে ৰাজ্যখনক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব।
APDCL যুটীয়াভাৱে আজি আমি ইয়াতে বিলাচীপাৰাত 70 মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প এটা আজি আমি উদ্বোধন কৰিছো আৰু খুব অভিলেখ সংখ্যক সময়ত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু ই আমাৰ ৰাজ্যক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। আমাৰ ৰাজ্যত এটা সময়ত আমাৰ লগত একেবাৰেই ছলাৰ পাৱাৰ নাছিলে। আজি আমাৰ এই 70 মেগাৱাটক যদি আমি ধৰি লওঁ, তেতিয়াহ'লে ৰাজ্যত এতিয়া আমাৰ 680 মেগাৱাট ছলাৰ পাৱাৰ আমি উৎপন্ন কৰোঁ। SJVN-এ শোণিতপুৰ জিলাৰ বৰচলাত আৰু এটা প্ৰকল্প কৰি আছে, তাতে আমি অহা এপ্ৰিল মাহৰ ভিতৰত তাকো উদ্বোধন কৰিব পাৰিম। তাত আমি আৰু 50 মেগাৱাট সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম।
প্ৰায় 350 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত বছৰি প্ৰায় 141 মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰাৰ উপৰি প্ৰায় 115,000 টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শোণিতপুৰ জিলাৰ বৰচলাত নিৰ্মীয়মান 50 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্পটো অহা এপ্ৰিলত উদ্বোধন কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে। নবীকৰণযোগ্য শক্তিৰে অসমৰ শক্তিখণ্ডক আত্মনিৰ্ভৰশীল কৰা প্ৰচেষ্টাৰ অংশ হিচাপে এই সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে বিলাচীপাৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ 18,375 মহিলাৰ মাজত প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আঁচনিক ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ আঁচনি বুলি অভিহিত কৰে। তেওঁ লগতে মহিলাসকলক আঁচনিৰ ধনৰাশি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহান জনায়। ডঃ শৰ্মাই আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা চাপতগ্ৰামৰ শান্তিপুৰ ক্ষুদ্ৰ প্ৰাথমিক আয়ুষ্মান আৰোগ্য কেন্দ্ৰলৈ এখন এম্বুলেন্স আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। সেইদিনা বিয়লি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি চলি আছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটী অভিমুখে ৰাওনা হৈছে। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেলত প্ৰকাশ কৰে।
আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছো। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে অহা 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি প্ৰধানমন্ত্ৰীয়ে অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাওতালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
বিহু আৰু ঝুমুৰৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ বিশ্বই দেখিব অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো সমাজৰ বাগৰুম্বা নৃত্যৰ বিশালতা। অহা 17 জানুৱাৰীত সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব বাগৰুম্বা দহো, য'ত একেলগে তালে তালে নাচিব 10,000+ নৃত্যশিল্পীয়ে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে বাগৰুম্বা নৃত্যৰে গঢ়িব এক সোণালী ইতিহাস। থাম ফুল চেৰজাৰ তালে তালে জিলিকি উঠিব অসমৰ বৰ্ণিল সংস্কৃতি। তেন্তে আহক আমি সকলোৱে অহা 17 জানুৱাৰীত হবলগীয়া এই বাগৰুম্বা দহো অনুষ্ঠানৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত।
বাণিজ্যিক বিৰতিৰ পিছত পুনৰ বাতৰিলৈ উভতি আহিছো। পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ নামঘৰ আৰু অন্য ধৰ্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাঘৰ প্ৰথম দিন উপলক্ষে আজি নামনি অসমৰ বিভিন্ন ঠাইত মাঘৰ বিশেষ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ চেঙাৰ ঐতিহ্যমণ্ডিত সভা মহোৎসৱ 93 সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে। একেদৰে নলবাৰী জিলাৰ হাৰিভাঙাতো সভা মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বাক্সা জিলাৰ কাৰহানাৰ শ্ৰী শ্ৰী কৃষ্ণ সত্ৰতো কালিৰে পৰা 4-দিনীয়াকৈ মাঘ সভা মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি ভাগৱত ভ্ৰমণ, আৰজ বন্দনা, নাম প্ৰসংগৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালীৰ ঐতিহাসিক শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰত এইবেলি 301 সংখ্যক মাঘী সভা মহোৎসৱ পালন কৰা হৈছে। মন্দিৰ পৰিচালনা সমিতিয়ে আজি পুৱা 5 বজাৰ পৰা 5-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱৰ দুৱাৰ মুকলি কৰে। হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিবেণী সংগমৰূপে খ্যাত কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত আজি পহিলা মাঘ উপলক্ষে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত মণিকূট উৎসৱ অনুষ্ঠিত হয়। জাতি ধৰ্ম নিৰ্বিশেষে বহুসংখ্যক লোকে পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উলিওৱা সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই উৎসৱত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বহুকেইগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। একেদৰে গুৱাহাটী মহানগৰীৰ ধৰ্মীয় স্থানসমূহতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়। কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, বালাজী মন্দিৰ, দৌলগোবিন্দ, উমানন্দ, শুক্ৰেশ্বৰ দেৱালয়কে ধৰি ধৰ্মীয় স্থানসমূহত আজি পুৱাৰে পৰা বহু লোকৰ সমাগম ঘটে। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহলত মাঘ বিহু উপলক্ষে কাবাডী, ৰছীটনা, দৌৰ, টেকেলি ভঙা, মিঠাতেল সানি কলগছত উঠাৰ দৰে প্ৰীতিমূলক খেল ধেমালিৰ আয়োজন কৰা হয়। গোৱালপাৰাৰ ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ ৰীতি অনুযায়ী জিলাখনৰ বিভিন্ন প্ৰান্তত সমজুৱাভাৱে মাহ কৰাই আৰু পিঠাপনা ভগোৱা হয়। জনগোষ্ঠীটোৰ লোকসকলে মেজি জ্বলোৱাৰ পাছত বিহুৰ দিনা পুৱা ঘৰৰ পৰা অনা পাৰস্পৰিক খাদ্যবস্তু হিংসা বা আখেজ দূৰ কৰাৰ কামনাৰে এনেদৰে ভগাই লয়। বৰপেটা জিলাত কালিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি পহিলা মাঘৰ দিনটোত মেজি জ্বলোৱা হৈছে। ধুবুৰী, নলবাৰী জিলাকেইখনতো ভোগালী বিহুৰ আনন্দমুখৰ পৰিৱেশৰ বাতৰি আমাৰ সংবাদদাতাই প্ৰেৰণ কৰিছে। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অলিম্পিক খেলুৱৈসকলক প্ৰশিক্ষণ দিয়া দেশৰ বিখ্যাত সংস্থা ইনস্পায়াৰ ক্ৰীড়া প্ৰতিষ্ঠানৰ সহযোগত গুৱাহাটীত এটা অত্যাধুনিক ছেটেলাইট ক্ৰীড়া চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিভাৱান যুৱ খেলুৱৈসকলক উন্নত তথা আধুনিক ক্ৰীড়া প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ক্ৰীড়া বিভাগ আৰু ইনস্পায়াৰ প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত পৰিচালিত এই কেন্দ্ৰৰ জৰিয়তে প্ৰথম পৰ্যায়ত এথলেটিক্স, আৰ্চাৰী, টাইকোৱাণ্ডো, টেবুল টেনিছ, লন টেনিছ, দবা, সাঁতোৰৰ শিবিৰ আয়োজন কৰা হৈছে। দবা খেলেৰে কাইলৈৰ পৰা হ'বলগীয়া এই শিবিৰত দেশৰ অলিম্পিক কাৰ্যসূচী অনুযায়ী দীৰ্ঘম্যাদী প্ৰশিক্ষণ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈ চিনাক্তকৰণ আৰু প্ৰশিক্ষণৰ বিকাশৰ বাবে কাম কৰা হ'ব। ৰাজ্যত সম্প্ৰতি 680 মেগাৱাট সৌৰশক্তি উৎপাদন হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত যাৱতীয় প্ৰস্তুতি অব্যাহত। পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানত অগণন লোকৰ সমাগম আৰু উন্নত ক্ৰীড়া প্ৰশিক্ষণৰ উদ্দেশ্যে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ গুৱাহাটীত অত্যাধুনিক ছেটেলাইট ক্ৰীড়া কেন্দ্ৰৰ নিৰ্মাণৰ পৰিকল্পনা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।